নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই দিশা শৰ্মা। অসমৰ মুঠ ঘৰুৱা উৎপাদন ৰাষ্ট্ৰীয় গড়তকৈ বৃদ্ধি পাইছে বুলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰকাশ কৰিছে। গুৱাহাটীৰ খানাপাৰাৰ অসম পশুপালন আৰু পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত 76 সংখ্যক গণৰাজ্য দিৱসৰ ৰাজ্যিক পৰ্যায়ৰ মূল কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে এই কথা উল্লেখ কৰে। ৰাজ্যপালগৰাকীয়ে ৰাজ্যৰ জনমূৰি আয় পূৰ্বৰ তুলনাত বৃদ্ধি পোৱাত সন্তোষ প্ৰকাশ কৰে। গ্ৰাম্যাঞ্চলৰ উন্নয়ন বৰ্তমানৰ চৰকাৰখনে উচ্চ অগ্ৰাধিকাৰ বিষয় হিচাপে গণ্য কৰি আহিছে বুলি শ্ৰীআচাৰ্যই উল্লেখ কৰে। ইয়াৰ জৰিয়তে ৰাজ্যখনৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নীতকৰণৰ উপৰি বহনক্ষম বিকাশৰ বাবে পদক্ষেপ লৈ থকা হৈছে। ইয়াৰ অংশস্বৰূপে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত বৰ্তমানলৈ 19,50,000 পকী গৃহ নিৰ্মাণ কৰা হৈছে বুলি ৰাজ্যপালগৰাকীয়ে জানিবলৈ দিয়ে। গ্ৰামীণ নিয়োগৰ ক্ষেত্ৰত MGNREGAৰ অধীনত বহু লোকে কৰ্মসংস্থাপন লাভ কৰিছে। ইপিনে ৰাষ্ট্ৰীয় সামাজিক সাহায্য আঁচনিৰ দ্বাৰা 100% প্ৰত্যক্ষ লাভালাভ হস্তান্তৰকৰণৰ দিশত অসমে দেশৰ ভিতৰতে প্ৰথম স্থান লাভ কৰাৰ কথাও ৰাজ্যপালগৰাকীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি আমাৰ ৰাষ্ট্ৰখনক এখন বিকশিত ৰাষ্ট্ৰলৈ লৈ যোৱাৰ অমৃত যাত্ৰাৰ সহযোগী হবলৈ ৰাজ্যবাসীলৈ আহ্বান জনাইছে। ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত 76 সংখ্যক ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। ৰাজ্যত শান্তি নিজৰা ববলৈ আৰম্ভ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা কেইবছৰমানৰ ভিতৰত ৰাজ্যখনৰ কেইবাটাও উল্লেখযোগ্য সফলতাৰ বিষয়ে আলোকপাত কৰে। 2024 চনত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰা, চৰাইদেউৰ মৈদাম ক্ষেত্ৰসমূহে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা লাভ কৰা, বিহুৱে গিনিজ বুক ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰা, লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিয়ে দেশৰ ভিতৰতে অন্যান্য স্থান পোৱা আদি বিষয়সমূহত মুখ্যমন্ত্ৰীয়ে আলোকপাত কৰে।
মই আজিৰ গণৰাজ্য দিৱসত থিয় হৈ অসমৰ নতুন যুৱক যুৱতীসকলৰ বাবে নতুনকৈ সুবিধা হোৱাকৈ আমাৰ ৰাজ্য প্ৰথমবাৰৰ বাবে ভাৰতৰ ভিতৰতে এটা নতুন ডিপাৰ্টমেণ্ট অফ ষ্টাৰ্টআপছ, অৰ্থাৎ যিসকলে ষ্টাৰ্টআপছৰ কাম কৰিব খোজে, ইনকিউবেশ্যনৰ জৰিয়তে নতুন নতুন জ্ঞান আৰু অৰ্থনৈতিক সুবিধাৰ পথ প্ৰশস্ত কৰিব বিচাৰে তেওঁলোকৰ বাবে ডিপাৰ্টমেণ্ট অফ ষ্টাৰ্টআপছ হিচাপে এটা নতুন বিভাগ নিৰ্মাণ কৰাৰ বিষয়েও মই আজিৰ এই গণৰাজ্য দিৱসৰ পবিত্ৰ পতাকাৰ তলত থিয় হৈ ঘোষণা কৰিব বিচাৰিছো।
মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়, তেজপুৰ আৰু শিলচৰ চহৰক মহানগৰলৈ উন্নীত কৰাৰ বাবে আন্তঃগাঁথনি উন্নয়ন সাধনাৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে 2027 চনৰ পূৰ্বে ডিব্ৰুগড়ত এখন বিধানসভা চৌহদ নিৰ্মাণ কৰা হ'ব। ডিব্ৰুগড় ৰাজ্যৰ দ্বিতীয় ৰাজধানী হ'ব বুলিও তেওঁ সদৰি কৰে। ইপিনে তেজপুৰতো এটা ৰাজভৱন নিৰ্মাণ কৰা হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শ্ৰীশৰ্মাই কয় যে তেজপুৰ চহৰখন ৰাজ্যৰ সাংস্কৃতিক ৰাজধানী হিচাপে গঢ় দিয়া হ'ব। চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত সোণাৰী ৰাজহুৱা খেলপথাৰত আজি 76 সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি জিলা আয়ুক্ত ডঃ নেহা যাদৱে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে। জিলাবাসীলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি আয়ুক্তগৰাকীয়ে কয় যে চৰাইদেউ মৈদাম ক্ষেত্ৰই ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে মৰ্যাদা পোৱাটো জিলাখনৰ বাবে আশাব্যঞ্জক বতৰা। এই বতৰাই জিলাখনলৈ বহু নতুন সম্ভাৱনাৰ বাট কাটিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। লক্ষীমপুৰ জিলাতো লক্ষীমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস উদযাপন কৰা হয়। অসম চৰকাৰৰ শ্ৰমিক কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালাই গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি শ্ৰীগোৱালাই আৰক্ষী আৰু বিভিন্ন নিৰাপত্তা বাহিনীৰ সামৰিক কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। বিত্ত তথা মহিলা আৰু শিশু কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে গোলাঘাটত গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি দিয়া ভাষণত জিলা স্তৰৰ সকলো বিভাগৰ জনকল্যাণমূলক আঁচনিৰ খতিয়ান দাঙি ধৰে। তিনিচুকীয়া জিলাত নতুনকৈ 228টা আদৰ্শ অংগনবাদী কেন্দ্ৰ গঢ়ি তোলাত চৰকাৰে অনুমোদন দিয়ে। গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে এইদৰে কয়। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই যোৰহাটৰ জিলা ক্ৰীড়া খেলপথাৰত আয়োজিত 76 সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে। অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিগদৰ্শনত সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস ভাৱাদৰ্শৰ সৈতে প্ৰগতি তথা উন্নয়নৰ দিশে ৰাজ্যখনৰ যাত্ৰা অব্যাহত থকা সন্দৰ্ভত আলোকপাত কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন 6:45 শুনিবলৈ পাব।